এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অহা 21 মে'ৰ পৰা নৱগঠিত অসম চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশন, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত, CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। নৱগঠিত অসম চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশন অহা 21, 22, 25 আৰু 26 মে'ত অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে। নতুন মন্ত্ৰীসভাই শপত গ্ৰহণৰ পাছত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰ'টেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।
ডঃ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্ত লয়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰো তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ।
আজিৰ বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লয়। ইয়াৰ উপৰি কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকা সংগ্ৰহালয় স্থাপন কৰাৰ উদ্দেশ্যে বৈঠকত সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে ব্যয় সংকোচনৰ ব্যৱস্থাৰ অংশ হিচাপে নতুন মন্ত্ৰীসকলৰ বাবে ছমাহলৈ নতুন বাহন নিদিবলৈ সিদ্ধান্ত লয়। অহা ছমাহলৈ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অকল চিকিৎসাজনিত কাৰণতহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ব্যয় হ্ৰাস কৰাৰ বাবে জনোৱা 7টা অনুৰোধ অনুযায়ী ৰাজ্যপালৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ চৰকাৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। একেদৰে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে পৰৱৰ্তী ছমাহলৈ বিদেশী সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি সকলো আলোচনা চক্ৰ আৰু কৰ্মশালা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত কৰা হ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত ডঃ শৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰৰ বাবে দেৱজিৎ শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে পুনৰ নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰে। তেওঁৰ সৈতে কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱেও বৰদললৈ শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক স্বাৱলম্বিতা আৰু দায়িত্বশীল ৰাষ্ট্ৰ গঠনৰ আহানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যত ইন্ধন সংৰক্ষণ আৰু বহনক্ষম জীৱন ধাৰণৰ প্ৰসাৰৰ উদ্দেশ্যে এলানি ব্যৱস্থা ঘোষণা কৰিছে। শ্ৰীআচাৰ্যই কয় যে ৰাজ্যপালৰ ভ্ৰমণৰ কনভয়ৰ গাড়ীৰ সংখ্যা 70% হ্ৰাস কৰা হ'ব। ইয়াৰ উপৰি ৰাজ্যপালে লোকভৱনত বিদ্যুৎ ৰাহি কৰাৰ উদ্দেশ্যেও ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীআচাৰ্যই সম্পদৰ সংৰক্ষণ আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে ইন্ধনৰ ব্যৱহাৰ 10% হ্ৰাস কৰাৰ বাবে পদক্ষেপ লৈছে। দৈনিক কাম কাজৰ সৰু অথচ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনে ৰাষ্ট্ৰীয় সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাজ্যপালে মন্তব্য কৰে। তেওঁ লগতে এই উদ্যমে অনুৰূপ প্ৰতিষ্ঠান আৰু নাগৰিকসকলক বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ খাতিৰত দায়িত্বশীল আৰু পৰিৱেশ অনুকূল অভ্যাস আঁকোৱালি ল'বলৈ প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলে ৰোল নম্বৰ উল্লেখ কৰি আনুষ্ঠানিক ৱেবছাইট, ডিজি লকাৰ আৰু উমংগ এপৰ জৰিয়তে ফলাফল চাব পাৰিব। CBSEয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি এইবাৰ পৰীক্ষাত অৱতীৰ্ণ 17,68,000ৰো অধিক বিদ্যাৰ্থীৰ ভিতৰত 15,07,000ৰো অধিক উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ সামগ্ৰিক হাৰ 85.20%। ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ শ্ৰী শ্ৰী মায়ামৰা মদাৰখাট সত্ৰৰ সমীপৰ মায়ামৰা বৈষ্ণৱ নামঘৰৰ সোণালী জয়ন্তী উৎসৱ আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। মায়ামৰা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বৈষ্ণৱানন্দ গোস্বামীয়ে আজি নঘৰৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰ উদ্বোধন কৰে। জ্যেষ্ঠ গাঁওবুঢ়া বেণুধৰ দত্তই ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছত দিনৰ ভাগত ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে স্মৃতিগ্ৰন্থ ভক্তিজ্যোতি উন্মোচন কৰা হয়। গাঁৱৰ আইসকলে নাম পৰিৱেশন কৰাৰ পাছত সন্ধিয়া সমজুৱাভাৱে বন্তি প্ৰজ্বলন কৰা হ'ব। শিৱসাগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা বিষয়ক আখৰাৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি অহা 16 মে'ৰ সন্ধিয়া 6:15 পৰা 7 বজাৰ ভিতৰত সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হৈছে। এই আখৰাৰ মূল উদ্দেশ্য হৈছে জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন চৰকাৰী বিভাগক সষ্টম কৰি তোলা আৰু ইয়াৰ কাৰ্যদক্ষতা পৰীক্ষা কৰা। শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ হাই ষ্ট্ৰীট মাৰ্কেট কমপ্লেক্স আৰু দাঁতিকাষৰীয়া অঞ্চলত এই অনুশীলন কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে অভিযুক্ত মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে জনোৱা মতে পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে অভিযুক্তগৰাকীৰ জামিন আবেদন কোনখন বিচাৰপীঠত তালিকাভুক্ত কৰিব সেয়া নিৰ্ধাৰণ কৰিব। সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে চৰাইদেউ জিলাত প্ৰশাসনে বিশেষ প্ৰস্তুতি শিবিৰ মুকলি কৰিছে। সোণাৰী মহাবিদ্যালয় খেলপথাৰত সেনাবাহিনীৰ বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰত প্ৰাৰ্থীসকলৰ উচ্চতা নিৰূপণ, পুল আপ আৰু দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষণসমূহ সম্পন্ন হয়। কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মাই অংশ লৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত এনে শিবিৰ অনুষ্ঠিত কৰি 300গৰাকী যুৱক যুৱতীক সেনাবাহিনী, নৌসেনা আৰু বায়ুসেনাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জিলা প্ৰশাসনে পদক্ষেপ লৈছে। যোৰহাট জিলাৰ পানীচকুৱাৰ 8 মাইলত সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন মটৰ চাইকেল আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। তীব্ৰবেগী এখন ডাম্পাৰে মটৰচাইকেল এখন মহতিয়াই নিয়াৰ ফলত আৰোহী দীপাংকৰ দাস আৰু বিশাল দাসক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰিছে যদিও চালকজন এতিয়াও পলাতক হৈ আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। অহা 21 মে'ৰ পৰা নৱগঠিত অসম চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশন। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত। CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।